Ya, Agah Bani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সোমনাথত উপস্থিত হৈছে। আইন শৃংখলা পৰিস্থিতিয়ে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত তেওঁ সংখ্যক বিশ্ব গ্ৰন্থমেলা 2026ৰ উদ্বোধন কৰে। ইৰাণত চলি থকা প্ৰতিবাদ ৰাজধানী তেহৰাণ তথা অন্যান্য প্ৰধান চহৰসমূহলৈ সম্প্ৰসাৰিত হৈছে আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত গুজৰাট জায়েন্টছে ইউ পি ৱাৰিয়াৰ্ছক 10 ৰাণত পৰাজিত কৰে। এতিয়া বিতং বাতৰি। তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সোমনাথত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ প্ৰবাহ পাতত উদযাপিত সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰাৰ কথা আছে। 2026 চনত সোমনাথ মন্দিৰ আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ আৰু 1951 চনত স্বাধীনতাৰ পাছত পুনৰুদ্ধাৰৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ওমকাৰ্য পৰ্বত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থনাৰ পাছতে প্ৰবাস পাতনত আকাশত ড্ৰোন শ্ব প্ৰদৰ্শন কৰা হ'ব। কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সৌৰ্যযাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে সোমনাথ মহাদেৱক প্ৰাৰ্থনা কৰিব। এই উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ সোমনাথত এখন জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছতে তেওঁ ৰাজপুতলৈ গৈ ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষক আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰিব। আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। ৰাজ্যসমূহৰ উন্নত আইন শৃংখলা পৰিৱেশে বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ আকৰ্ষণ কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে ৰাজস্থানৰ জয়পুৰত আজি সন্ধিয়া অনুষ্ঠিত নিয়োগ পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে বিভিন্ন প্ৰত্যাহ্বান সত্বেও ৰাজস্থান চৰকাৰে আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে বিশেষ মনোযোগ দিছিল আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যখন বৰ্তমান বিনিয়োগকাৰী আকৰ্ষণৰ লক্ষ্য হৈ পৰিছে। তেওঁ কয় যে ৰাজস্থানৰ ভৱিষ্যৎ বৰ উজ্জ্বল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া ৰাজ্যৰ যুৱ প্ৰজন্মই দুৰ্নীতি অবিহনে আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে কৰ্মসংস্থাপন লাভ কৰে তেতিয়া এখন ৰাজ্যৰ অগ্ৰগতি হোৱা বুলি নিশ্চিত হ'ব পাৰি। তেওঁ কয় যে নিযুক্তি দুৰ্নীতিমুক্ত আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে হোৱাটো অতি প্ৰয়োজনীয়। নতুন ভাৰতীয় ন্যায় সংহিতাৰ অনুচ্ছেদসমূহত আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে এই আইনকেইখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত ন্যায় প্ৰদান কাৰ্যই ক্ষিপ্ৰতা লাভ কৰিব। ইয়াৰ জৰিয়তে দীঘলীয়া আইন প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে তেওঁৰ চৰকাৰে আৰক্ষী বাহিনী উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি পূৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে ৰাজস্থান আৰক্ষীৰ 10,000 নৱনিযুক্ত কনিষ্টবলক নিযুক্তি পত্ৰ প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বিত্ত বিভাগৰ বিষয়ববীয়াসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত হোৱা বৈঠকত বিত্ত বিভাগৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত তেওঁ সংখ্যক বিশ্ব গ্ৰন্থমেলা 2026ৰ উদ্বোধন কৰিছে। 9 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাত বিশ্বৰ 35তকৈ অধিক দেশৰ সহস্ৰাধিক প্ৰকাশকে অংশগ্ৰহণ কৰিছে। গ্ৰন্থমেলাখনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কিতাপ হৈছে জ্ঞানৰ এনে বাহক যি প্ৰজন্মৰ মাজত সেতুৰ ভূমিকা লোৱাৰ লগতে মানৱ প্ৰজাতিৰ বিভিন্ন সময়ক সাঁচি ৰখাৰ লগতে সমাজৰ পথ প্ৰদৰ্শন কৰি আহিছে। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাক দেশৰ অধ্যয়ন সংস্কৃতিৰ লগতে পঢ়ুৱৈ সমাজৰ সৰ্ববৃহৎ অনুষ্ঠান বুলি অভিহিত কৰাৰ লগতে ইয়াক বিশ্বৰ ভিতৰতে সন্মানীয় অনুষ্ঠান বুলিও প্ৰকাশ কৰিছে। শ্ৰীপ্ৰধানে লগতে প্ৰকাশ কৰিছে যে আজিৰ ডিজিটেল যুগত জ্ঞানক সকলোৰে মাজলৈ লৈ যোৱাটো চৰকাৰৰ কৰ্তব্য, য'ত ভাষাই বাধাৰ পৰিৱৰ্তে সেতুৰ ভূমিকা পালন কৰে। ৰাষ্ট্ৰীয় ই পুথিভঁৰালৰ জৰিয়তে 23টাতকৈও অধিক ভাষাত 6,000তকৈ অধিক কিতাপ প্ৰকাশ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। যুৱ প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাটো চৰকাৰৰ কৰ্তব্য বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিকশিত ভাৰত যুৱ নেতা আলোচনা ৰাষ্ট্ৰজোৰা এক আন্দোলনলৈ ৰূপান্তৰিত হৈছে, যাৰ জৰিয়তে যুৱ প্ৰজন্মক প্ৰশাসন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সংযুক্ত কৰা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাই নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026ত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্ৰীমালহোত্ৰাই কয় যে এই আলোচনাই যুৱ নেতাসকলক এখন মঞ্চ দিছে, য'ৰ পৰা তেওঁলোকে নিজৰ আদৰ্শ আৰু মত প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰই সন্মুখীন হোৱা কঠিন প্ৰত্যাহ্বানসমূহৰ সৈতে নিজক জড়িত কৰাৰ আৰু সমাধান আগবঢ়োৱাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পাৰে। তেওঁ কয় যে এই আলোচনা কোনো তাৰকাৰ মঞ্চ নহয়, বৰং ই এখন গঠনমূলক মঞ্চহে। ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই ৰাষ্ট্ৰীয় ৰাজনীতি আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰে। শ্ৰীমালহোত্ৰাই কয় যে যুৱ প্ৰজন্মৰ যিসকলে পিছপৰা সম্প্ৰদায়সমূহক আগুৱাই অনাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে আৰু ইয়াৰ বাবে দায়ী সামাজিক কাৰকসমূহৰ মাত মাতিছে, লগতে উন্নয়নমূলক দিশটোৰ প্ৰতি সমৰ্থন আগবঢ়াই অহাৰ লগতে গঠনমূলক পৰিৱৰ্তনত আগভাগ লৈছে তেওঁলোকক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যুৱ প্ৰজন্ম সবল কৰি তোলাৰ বাবে গুণগত শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপন দিয়াটো চৰকাৰৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয় হৈ পৰিছে। তেওঁ লগতে এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা ৰোজগাৰ মেলা, পিএম বিশ্বকৰ্মা, ITI উন্নীতকৰণ, বিভিন্ন আঁচনিৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি তথা প্ৰত্যাশা আৰু সুযোগৰ মাজত সাকু সৃষ্টি কৰাৰ বাবে কাম কৰা বুলিও প্ৰকাশ কৰে। শ্ৰীমালহোত্ৰাই যুৱ নেতাসকলক উদ্ভাৱন, উদ্যমিতা, দক্ষতা বিকাশ, সামাজিক আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল হবলৈও আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণত চলি থকা বৃহৎ প্ৰতিবাদে আজি 14 দিনত ভৰি দিছে। দেশখনৰ সেনাবাহিনীয়ে কয় যে চৰকাৰে দেশখনত চলি থকা সৰ্ববৃহৎ প্ৰতিবাদ দমনৰ বাবে কিছু কৌশলগত প্ৰচেষ্টা হাতত লৈছে, যিয়ে দেশখনৰ আন্তঃগাঁথনি আৰু ৰাজহুৱা সম্পত্তিৰ সুৰক্ষিত কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণত সামৰিক আক্ৰমণ কৰিব বুলি সতৰ্কবাণী জাৰি কৰাৰ পিছতে ইৰাণৰ সামৰিক বাহিনীয়ে এই বিবৃতিটো প্ৰকাশ কৰিছে। ইফালে ইৰাণৰ ৰাজধানী তেহৰাণ আৰু দ্বিতীয় সৰ্বাধিক জনবহুল চহৰ মাশাদকে ধৰি দেশখনৰ প্ৰধান চহৰসমূহৰ ৰাজপথত বৃহৎ প্ৰতিবাদ চলি আছে। দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি তেহৰাণৰ পশ্চিমৰ কাৰাজৰ এটা চৰকাৰী ভৱনত প্ৰতিবাদকাৰীসকলে অগ্নিসংযোগ কৰিছে। তেহৰাণৰ মেয়ৰ আলিৰেজা জাকানীয়ে কয় যে বৃহস্পতিবাৰে নিশা 50টাতকৈ অধিক বেংক আৰু বহুকেইটা চৰকাৰী অট্টালিকাত জুই লগাই দিয়া হৈছিল। তেওঁ লগতে কয় যে 30টাতকৈ অধিক মছজিদো এই জুইত জাহ গৈছে। ইৰাণৰ বিভিন্ন মানৱ অধিকাৰ গোটে প্ৰকাশ কৰা অনুসৰি 9 জানুৱাৰীলৈকে 50 প্ৰতিবাদকাৰী আৰু 15 নিৰাপত্তাৰক্ষীকে ধৰি মুঠ 65 লোকৰ মৃত্যু হোৱাৰ লগতে 25 অধিক নিৰাপত্তা প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ হৈ থকা ভিডিঅ'বোৰত দেখিবলৈ পোৱা গৈছে যে ইৰাণৰ চহৰসমূহৰ মুখ্য অঞ্চলবোৰত এতিয়াও প্ৰতিবাদকাৰীয়ে ভিৰ কৰি আছে। অষ্ট্ৰেলিয়াৰ দক্ষিণ পূব অঞ্চলৰ ভিক্টৰিয়া প্ৰদেশত সংঘটিত বনজুইৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুৰ্যোগ ঘোষণা কৰা হৈছে। কেইবাটাও অঞ্চললৈ বনজুই বিয়পি পৰাৰ ফলত ভালেসংখ্যক লোকক স্থানান্তৰ কৰাৰ লগতে জৰুৰীকালীন সেৱা আগবঢ়োৱা হৈছে। উষ্ণতা, প্ৰচণ্ড বতাহ তথা শুকান বতৰৰ বাবে বনজুই নতুন অঞ্চললৈ সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই কালি ৰাজ্যিক দুৰ্যোগৰ ঘোষণা কৰে। দেশখনৰ কেইবাখনো নগৰত বনজুই বিয়পি পৰাৰ বাবে বাসিন্দাসকলক তাৎক্ষণিকভাৱে ঘৰ খালী কৰাৰ পৰামৰ্শ দিয়ে। কেইবাখনো ৰাজ্যৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে জুই নুমাত কাৰ্যক সহযোগ কৰিছে। অহা কেইদিনমানৰ ভিতৰত এই অৱস্থা অতি ভয়াৱহ হৈ পৰিব পাৰে বুলি কৰ্তৃপক্ষই আনুষ্ঠানিক সতৰ্কতা জাৰি কৰিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা মতে পূব কংগো গণৰাজ্যত চলি থকা সংঘৰ্ষৰ বাবে দেশখনৰ পৰা যোৱা 50গৰাকীতকৈ অধিক শৰণাৰ্থী প্ৰতিবেশী ৰাষ্ট্ৰ বুৰুণ্ডীত মৃত্যু হৈছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে যোৱা নিশা মুঠ 53 লোকৰ মৃত্যুৰ তথ্য লাভ কৰা গৈছে। ইয়াৰে 25 কলেৰা, 6 এনিমিয়া আৰু আন পুষ্টিহীনতাজনিত কাৰণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি নবী মুম্বাই ডঃ DY পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত হোৱা এখন খেলত গুজৰাট জায়েন্টছে UP ৱাৰিয়াৰ্ছক 10 পৰাজিত কৰে। খেলখনত গুজৰাট জায়েন্টছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত 4 উইকেট হেৰুৱাই 207 সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত UP ৱাৰিয়াৰ্ছে নিৰ্ধাৰিত অভাৰত 7 উইকেট হেৰুৱাই 197 সংগ্ৰহ কৰে। গুজৰাট জায়েন্টছৰ হৈ জৰ্জিয়া ৱেৰহামক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। মুম্বাইত হ'বলগীয়া প্ৰতিযোগিতাৰ আজিৰ আনখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। 3 দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সোমনাথত উপস্থিত হৈছে। আইন শৃংখলা পৰিস্থিতিয়ে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় গৃহ আৰু সোমবাৰ মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত 53 বিশ্ব গ্ৰন্থমেলা 2026 উদ্বোধন কৰে। ইৰাণত চলি থকা প্ৰতিবাদ ৰাজধানী তেহৰাণ তথা অন্যান্য প্ৰধান চহৰসমূহলৈ সম্প্ৰসাৰিত হৈছে আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত গুজৰাট জায়েন্টছে UP ৱাৰিয়াৰ্ছক 10 পৰাজিত কৰে।